এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান, দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন, 6 আৰু 13 মাৰ্চত অভিনীত হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানিৰ দিন ধাৰ্য, ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি আৰু ICC T20 বিশ্বকাপৰ খন্তেক পাছতে পাল্লে কেলেট হবলগীয়া ছুপাৰ এইটৰ এখন খেলত শ্ৰীলংকা আৰু পাকিস্তান মুখামুখি। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ অধীনত আজি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটাসমূহ প্ৰদান কৰা হয়। গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী দামোদৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এই বঁটা প্ৰদান অনুষ্ঠানত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। এই অনুষ্ঠানত 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ৰাষ্ট্ৰীয় সংহতি বঁটা ডঃ অমলেন্দ্ৰ চক্ৰৱৰ্তীক আৰু কৃষ্ণকান্ত সন্দিকৈ ৰাষ্ট্ৰীয় বঁটা মনেশ্বৰ দেউৰীলৈ আগবঢ়োৱা হয়। একেদৰে ৰাজ্যিক বঁটা শিতানত 2026 বৰ্ষৰ শিল্পী বঁটা লোকগীতৰ শিল্পী ধনদা পাঠক আৰু মৰণোত্তৰভাৱে শিল্পী সমৰ হাজৰিকাক প্ৰদান কৰা হয়। 2025 বৰ্ষৰ নটসূৰ্য ফণি শৰ্মা বঁটা কৰুণা ডেকালৈ, ডঃ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা অৰূপ মান্নালৈ আৰু বিজু ফুকন বঁটা অৱনী ৰঞ্জন পাঠকলৈ আগবঢ়োৱা হয়। অনুষ্ঠানত দিয়া ভাষণত সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী শ্ৰী বৰাই শিল্পী সাহিত্যিকসকলে যোগে যোগে সমাজক বাট দেখুৱাই আহিছে বুলি মন্তব্য কৰে। শিল্পীসকলে নিজৰ চিন্তন আৰু মননৰ জৰিয়তে সৃষ্টিৰাজিক বিশ্বসভালৈ লৈ যায় বুলি তেওঁ মন্তব্য কৰে। মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
অসম চৰকাৰে প্ৰদান কৰি অহা কেইবাটাও বঁটা, বিশেষভাৱে 2025 বৰ্ষৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বঁটা, 25 বৰ্ষৰ কৃষ্ণকান্ত সন্দিকৈ বঁটা, 2টা শিল্পী বঁটা নটসূৰ্য ফণি শৰ্মা বঁটা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা আৰু বিজু ফুকন বঁটাসমূহ আজি আমি কেইবাজনো স্বনামধন্য ব্যক্তিক আজি প্ৰদান কৰোঁ। অন্যহাতে আজি আমি প্ৰতি বছৰে প্ৰদান কৰি অহা শিল্পী পেঞ্চনসমূহো আজি এই অনুষ্ঠানত প্ৰদান কৰোঁ। 80 গৰাকী বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা শিল্পীলৈ নিয়মীয়া শিল্পী পেঞ্চন আমি প্ৰদান কৰিছো আৰু বাৰ্ষিক শিল্পী সন্মান 172 গৰাকী শিল্পীলৈ প্ৰদান কৰা হৈছে। আৰু আজিৰ এই অনুষ্ঠানতে প্ৰয়াত শিল্পীৰ 5টা পৰিয়াললৈ এককালীন সাহায্য আমি প্ৰদান কৰিছো।
সমগ্ৰ দেশত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। বিশিষ্ট পদাৰ্থ বিজ্ঞানী ছাৰ চি ভি ৰমনৰ দ্বাৰা ৰমন প্ৰভাৱ বা ৰমন বিক্ষেপণৰ আৱিষ্কাৰৰ সৈতে সংগতি ৰাখি প্ৰতি বছৰে 28 ফেব্ৰুৱাৰীত এই দিৱস পালন কৰা হয়। চি ভি ৰমনে এই আৱিষ্কাৰৰ বাবে 1930 চনত নোবেল বঁটা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ সৈতে সংগতি ৰাখি দেশৰ বিভিন্ন প্ৰান্তত ভিন ভিন বিষয় সন্দৰ্ভত বিজ্ঞান যোগাযোগৰ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। বিজ্ঞান দিৱস উপলক্ষে কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ে নতুন দিল্লীৰ বিজ্ঞান ভৱনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ সমাৰোহৰ আয়োজন কৰিছে। এইবেলি বিজ্ঞান দিৱসৰ মূল বিষয়বস্তু হৈছে বিজ্ঞান ক্ষেত্ৰত মহিলা, বিকশিত ভাৰতৰ অনুঘটক। বৈজ্ঞানিক প্ৰগতিৰ দিশৰ পৰা ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ দৃষ্টিভংগী অনুযায়ী মহিলা গৱেষক আৰু উদ্ভাৱনকাৰীসকলৰ ভূমিকাক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বিষয়বস্তু বাছনি কৰা হৈছে। ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে সমগ্ৰ দেশৰ বিজ্ঞানী আৰু গৱেষকসকলক ওলগ জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত দেশৰ উন্নয়ন আৰু বিশ্বৰ হিতৰ বাবে যুৱ প্ৰজন্মৰ সবলীকৰণ, গৱেষণা অনুকূল ব্যৱস্থাৰ সুদৃঢ়কৰণ আৰু বিজ্ঞান প্ৰযুক্তিৰ ব্যৱহাৰৰ সংকল্প দোহাৰে। শ্ৰীমোদীয়ে কয় যে জনসাধাৰণে গৱেষণা, উদ্ভাৱন আৰু বৈজ্ঞানিক কৌতূহলৰ উৎসৱ হিচাপে এই দিৱস পালন কৰে আৰু এনেধৰণৰ ভাৱনাই দেশক আগুৱাই নিয়ে। তেওঁ কয় যে এই দিৱসে ৰমন প্ৰভাৱৰ অভূতপূৰ্ব আৱিষ্কাৰ কৰাৰ কথা সোঁৱৰাই দিয়ে আৰু ভাৰতীয় গৱেষণাক গোলকীয় প্ৰেক্ষাপটত উজ্বলাই তোলে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। বৰাক উপত্যকাৰ জিলাকেইখনতো এই দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰাক উপত্যকা বংগ সাহিত্য আৰু সংস্কৃতি সন্মিলনৰ কাছাৰ জিলা সমিতিৰ উদ্যোগত আজি ৰূপায়ণ কৰা দিৱসৰ কাৰ্যসূচীত ত্ৰিপুৰাৰ মহাৰাজা বীৰ বিক্ৰম মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সাহিত্যিক পূৰ্ণেন্দু কান্তি দাসে মূল বক্তা হিচাপে অংশ লয়। মাজুলী জিলাতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসৰ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ কমলাবাৰীত অসম বিজ্ঞান সমিতিৰ মাজুলী শাখাৰ উদ্যোগত আয়োজিত দিৱসৰ কাৰ্যসূচীত বিকশিত ভাৰত গঢ়াত মহিলা বিজ্ঞানীৰ ভূমিকা সন্দৰ্ভত আলোচনা কৰা হয়। যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহতো আজি ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হয়। এই উপলক্ষে আয়োজিত কাৰ্যসূচীত বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। সমাগত অসম বিধানসভা নিৰ্বাচনৰ দিন আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই যদিও বিজেপি আৰু কংগ্ৰেছৰ লগতে অন্যান্য ৰাজনৈতিক দলসমূহে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশে আজিৰে পৰা জন আশীৰ্বাদ যাত্ৰা অনুষ্ঠিত কৰিছে। আজি শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি, বৰচলা, তেজপুৰ, নদুৱাৰ আৰু ৰঙাপাৰাত অনুষ্ঠিত জন আশীৰ্বাদ যাত্ৰাত বিজেপিৰ শীৰ্ষ নেতাৰ লগতে সমৰ্থকসকলে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী অশোক সিংহালেও এই যাত্ৰাত অংশ লয়। ইপিনে শিৱসাগৰ জিলাৰ ডিমৌত অসম প্ৰদেশ কংগ্ৰেছ কংগ্ৰেছে পৰিৱৰ্তন যাত্ৰা অনুষ্ঠিত কৰে। ডিমৰ পৰা গড়গাঁৱলৈ প্ৰায় 20 কিলোমিটাৰৰ এই যাত্ৰাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ, জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈ, দেৱব্ৰত শইকীয়াৰ লগতে সহস্ৰাধিক দলীয় সমৰ্থকে অংশগ্ৰহণ কৰে।
হেৰা, তুমি কত আছা? এই গোটেই ঘৰটো দেখোন গেছ গেছ বনাইছে।
এই হয় দেখোন, বাচন ধুবলৈ গুচি গলো নহয়, ৰেগুলেটৰটো খুলি থৈ গলো নেকি? এই ৰবাৰ বা বন্ধ কৰি দিওঁ,
আগতে দৰজা খিৰিকিবোৰ খুলি দিওঁ, তাৰপিছত বন্ধ কৰিব লাগিব।
ইছ, ডাঙৰ ভুল কৰিলো দেই, কি যে বিপদ হলহেঁতেন।
আপোনাৰ এটা সৰু ভুলে জীৱনলৈ বিপদ মাতি আনিব পাৰে আৰু আপোনাৰ সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। অগ্নিকাণ্ডৰ কাৰণবোৰৰ বিষয়ে জানক, সজাগ হওক আৰু সুৰক্ষিত হৈ থাকক। ৰন্ধন গেছ ব্যৱহাৰ কৰাৰ পাছত সদায় ৰেগুলেটৰৰ ছুইচ বন্ধ কৰিব। বিজুতি ঘটা বৈদ্যুতিক সা সৰঞ্জামসমূহ অনতিপলমে মেৰামতি কৰক, নাইবা তাৰ ঠাইত নতুন সা সৰঞ্জাম ক্ৰয় কৰক। জুই প্ৰশমনৰ বাবে পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা বস্তু যেনে বালিৰে ভৰা টোপোলা, কম্বল আদি সহজে ঢুকি পোৱা ঠাইতে ৰাখক। তিতা হাতেৰে তথা খালী ভৰিৰে বৈদ্যুতিক সা সঁজুলি ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
কাৰ্বি আংলং জিলাৰ দকমকাত 2018 চনত সংঘটিত অভিনীল হত্যাকাণ্ডৰ গোচৰৰ অন্তিম শুনানিৰ দিন 6 আৰু 13 মাৰ্চ ধাৰ্য কৰা হৈছে। 6 মাৰ্চত শুনানি গ্ৰহণ কৰা হ'ব আৰু 13 মাৰ্চত গোচৰটোৰ ৰায়দান কৰা হ'ব। অভিজিত আৰু নীলোৎপল নামৰ ভুক্তভোগী যুৱক দুজনৰ পৰিয়ালে এই গোচৰৰ ৰায়দানক লৈ গভীৰ আশাবাদী বুলি প্ৰকাশ কৰিছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে মাজুলী, বৰপেটা সত্ৰ আৰু উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰত দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। মাজুলীৰ নগাঁও গোসাঁইবাৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী ফাকুৱা দৌলত তিনিদিনীয়া কাৰ্যসূচীৰে এই উৎসৱ অনুষ্ঠিত হ'ব। উৎসৱৰ লগত সংগতি ৰাখি পানী তোলা, গোসাঁই কীৰ্তন, আধ্যামিক সন্মিলন, দিহানাম, ফাকুৱানাম, দৌলযাত্ৰা আদি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হ'ব। অন্তিম দিনা সন্ধিয়া শিশু শিল্পীসকলে ভাওনা পৰিৱেশন কৰিব। বৰপেটা সত্ৰত এইবেলি 5 দিনীয়া কাৰ্যসূচীৰে দৌল উৎসৱ অনুষ্ঠিত হ'ব। এই সন্দৰ্ভত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে এইদৰে কয়।
এইবাৰ আমাৰ বৰপেটা সত্ৰৰ 5 দিনীয়া দৌল মহোৎসৱ নক্ষত্ৰৰ খন গণনা অনুসৰি বুলি 5 দিনীয়া। 5 দিনীয়া এই মহোৎসৱৰ প্ৰথম দিনা গন্ধোৎসৱ বা বনোৎসৱ, তাৰে 3 দিন অৰ্থাৎ গন্ধোৎসৱ পিছদিনাখন 18 ফাগুন, 19 ফাগুন আৰু 20 ফাগুন ইয়াতে ভৰ দৌল। আৰু এই ভৰ দৌলৰ যিখিনি আমাৰ সাংস্কৃতিক কাৰ্য, সেই সাংস্কৃতিক কাৰ্য সম্পূৰ্ণ ধৰ্মীয় ভিত্তিক। গোসাঁই গন্ধ দিনাখন মণিকূটৰ পৰা গায়ন বায়নে গীত গাই উলিয়াই আনি মঠ চলত হ'ব। তাৰপিছত সময় অনুসৰি বিয়লিৰ প্ৰসংগৰ পিছত ভকতসকলে গোসাঁইক টোপচতালৈকে লৈ যাব, মেজিৰ জুই পোৱাব, হাত পাক ঘূৰাই যোগমোহন গৃহত ৰাখিব। যোগমোহন গৃহৰ পৰা তেওঁ দৌলত যেতিয়া খন অনুসৰি দৌলত উঠিব, পিছদিনাখন আৰম্ভ হ'ব ভৰ দৌল। আৰু বুঢ়া সত্ৰীয়াই গোসাঁইক ফাকু দিয়াৰ লগে লগে আৰম্ভ হ'ব গোসাঁইক ফাকু দিয়া, আৰু তাৰপিছত ভকতসকলে ফাকু দিব, আৰু এনেদৰে 3 দিন ধৰি ভৰ দৌল উৎসৱ চলিব।
কোচবিহাৰৰ মধুপুৰ সত্ৰতো পৰহিলৈৰ পৰা 4 মাৰ্চলৈ বৰ্ণাঢ্য কাৰ্যসূচীৰে দৌল উৎসৱৰ আয়োজন কৰা হ'ব। আয়োজক সমিতিয়ে জনোৱা অনুসৰি পৰহিলৈ সত্ৰত গোন্ধ পৰ্ব অনুষ্ঠিত হ'ব। 3 মাৰ্চত গোসাঁইক দৌলত প্ৰতিষ্ঠা কৰাৰ লগতে দিনজুৰি ভাগৱতৰ নামঘোষা পাঠ কৰা হ'ব। 4 মাৰ্চৰ দিনা গোসাঁইক লৈ সমগ্ৰ মধুপুৰ অঞ্চল পৰিভ্ৰমণ কৰাৰ লগতে সেইদিনা সুৱেৰী পালন কৰা হ'ব বুলি উত্তৰ বংগ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ তৰফৰ পৰা আমাৰ সংবাদদাতাক জানিবলৈ দিয়ে। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ সহযোগত আজি ধেমাজি বাণিজ্য মহাবিদ্যালয়ৰ NSS গোটৰ উদ্যোগত এখন যুৱ সংসদ অনুষ্ঠিত হয়। ভাৰতৰ জৰুৰীকালীন অৱস্থাৰ 50 বছৰ, ভাৰতীয় গণতন্ত্ৰৰ বাবে শিক্ষা শীৰ্ষক বিষয়ত অনুষ্ঠিত এই যুৱ সংসদত জিলাখনৰ 18-25 বছৰ বয়সৰ 40 গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক তথা NSSৰ আঁচনি বিষয়া ডঃ ডেভিড কাৰ্ডঙে অধ্যক্ষ হিচাপে অংশ লোৱা যুৱ সংসদত অংশগ্ৰহণকাৰীসকলে গণতান্ত্ৰিক প্ৰমূল্য, নীতি নিৰ্ধাৰণ, সততা, সজাগতাকে ধৰি কেইবাটাও বিষয়ত আলোকপাত কৰে। তেওঁলোকে বিকশিত ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দৃষ্টিভংগীৰে নৱপ্ৰজন্মৰ অংশীদাৰিত্বৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা দলঙেৰে অহা 8 মাৰ্চৰ পৰা যান বাহন চলাচল কৰিব। কামৰূপ জিলাৰ আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আজি এই কথা ঘোষণা কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 14 ফেব্ৰুৱাৰীত উদ্বোধন কৰাৰ পাছৰে পৰা দলংখন অকল পথচাৰীৰ বাবেহে মুকলি আছিল। 8 মাৰ্চৰ পৰা দলংখনেৰে যান বাহনৰ চলাচল কৰিব যদিও ব্যৱসায়িক বাহনৰ চলাচল নিষিদ্ধ থাকিব। কামৰূপ জিলা স্বাস্থ্য সমিতিৰ উদ্যোগত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ খেলপথাৰত আশা অভিৱৰ্তন 2025-26 অনুষ্ঠিত হয়। অভিৱৰ্তনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে জিলাখনৰ আশা ছুপাৰভাইজাৰসকলৰ মাজত মোবাইল ফোন বিতৰণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। মন্ত্ৰীগৰাকীয়ে কামৰূপ জিলাত আশাকৰ্মীসকলে আশানুৰূপভাৱে কাম কৰিছে বুলি উল্লেখ কৰে। জিলাখনত প্ৰসূতি মাতৃ আৰু শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস পাইছে বুলিও শ্ৰীপাটোৱাৰীয়ে প্ৰকাশ কৰে।
তেওঁলোকৰ বিভিন্ন এক্টিভিটি আজিৰ এই অভিৱৰ্তনত তেওঁলোকে নিজৰ যিখিনি তেওঁলোকৰ বিভিন্ন এক্টিভিটি আছে সেইখিনি তেওঁলোকে প্ৰদৰ্শন কৰে আৰু তাৰোপৰি আশা কৰ্মীসকলে গোটেই বছৰটো যে কাম কৰে তাৰ ভিতৰত যিসকলে বহুত ভালকে কাম কৰিছে গতিকে তেওঁলোকক ইয়াতে স্বীকৃতি হিচাপে চাৰ্টিফিকেট দিয়া হয়। সকলো আশা কৰ্মীয়ে খুব ভালকে কাম কৰি আছে। গতিকে আশা কৰ্মীসকলৰ এই সন্মিলনত আজি আমি উপস্থিত থাকি তেখেতসকলৰ মাতৃ আৰু শিশুৰ যত্নৰ কাৰণে যিখিনি কাম তেওঁলোকে কৰি আছে তেওঁলোকৰ আমি শলাগ লৈছো আৰু আমাৰ মাতৃৰ যত্ন লোৱাৰ কাৰণে কামৰূপ জিলাৰ প্ৰসূতি মাতৃৰ মৃত্যুৰ হাৰ কমি আহিছে আৰু আমাৰ শিশুৰ মৃত্যুৰ হাৰো কামৰূপ জিলাত যথেষ্ট পৰিমাণে কমি আহিছে।
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ উপসঞ্চালক তথা বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰে আজি তেওঁৰ কৰ্মজীৱনৰ সামৰণি মাৰিব। 33 বছৰৰ অধিক কালৰ সুদীৰ্ঘ চাকৰি জীৱনত ভাৰতীয় তথ্যসেৱাৰ বিষয়া হিচাপে তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ লগতে কলকাতা, গুৱাহাটী আৰু ইম্ফল দূৰদৰ্শন কেন্দ্ৰ আৰু কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণন পৰিষদৰ গুৱাহাটী কাৰ্যালয়ৰ আঞ্চলিক বিষয়াৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। বিদায়ী উপসঞ্চালক ৰাজীৱ লোচন বৰঠাকুৰৰ কৰ্মবৰ্ণময় জীৱন পৰিক্ৰমাৰ বিষয়ে আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাসকলে তেওঁৰ মুখৰ পৰাই শুনিবলৈ পাব। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী ঋতুপৰ্ণ দাস আৰু জ্যেষ্ঠ বাতৰি পৰিৱেশিকা অৰুণিমা গোস্বামী আদি ধৰিবলগীয়া আলাপত কেইবাগৰাকীও সংবাদকৰ্মী আৰু টেলিফোন আৰু ফেচবুকযোগে সংযুক্ত হোৱা শ্ৰোতাই অংশগ্ৰহণ কৰিব। এই অনুষ্ঠান মহাবহু শাখাৰ লগতে বাতৰি বিভাগৰ ইউটিউব চেনেলযোগে পোনপটীয়াকৈ প্ৰচাৰিত হ'ব। এই অনুষ্ঠান আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ফেচবুক পেজত ভিডিঅ' ৰূপতো প্ৰচাৰিত হ'ব।
নলবাৰীৰ চৰকাৰী গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এটি আবক্ষ মূৰ্তি মুকলি কৰা হয়। কেবিনেট মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মহাপুৰুষজনৰ আবক্ষ মূৰ্তিটো আনুষ্ঠানিকভাৱে উন্মোচন কৰে। কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ দ্বাৰা অংকিত শ্ৰীমন্ত শংকৰদেৱৰ কল্পিত চিত্ৰৰ আলমত মূৰ্তিটো নিৰ্মাণ কৰা হৈছে। এই অনুষ্ঠানতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ পথৰ নামকৰণ, 1000 আসন বিশিষ্ট মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰেক্ষাগৃহৰ নামকৰণ আৰু গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত হ'বলগীয়া অত্যাধুনিক ক্ৰীড়া প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰা হয়। ধেমাজি জিলাৰ গোগামুখৰ দীৰপাইত থকা ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান চৌহদত আজি বহনক্ষম জীৱিকাৰ বাবে জৈৱিক আৰু প্ৰাকৃতিক কৃষি শীৰ্ষক এখন কিষাণ মেলা অনুষ্ঠিত হয়। এই কিষাণ মেলাত ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী ডাঃ অনুজ পেগুৰ লগতে মধ্যপ্ৰদেশৰ মন্ত্ৰী নৰেন্দ্ৰ শিৱাজী পেটেল, ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক শ্ৰীনিবাস ৰাওৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অসম প্ৰাদেশিক মহিলা সমিতিৰ শতবৰ্ষ অনুষ্ঠান আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈছে। পদ্মশ্ৰী সন্মানেৰে সন্মানিত চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে 1926 চনতে প্ৰতিষ্ঠা কৰা সংস্থাটোৰ শতবৰ্ষ অনুষ্ঠানৰ মূল পতাকা আজি পুৱা উত্তোলন কৰা হয়। ইয়াৰ পাছতে সমিতিৰ বিষয়ববীয়াৰ লগতে প্ৰতিখন জিলা সমিতিৰ সভাপতি আৰু সম্পাদকে 100খন পতাকা উত্তোলন কৰে। ইয়াৰ পাছত কেইবাগৰাকী বিশিষ্ট মহিলাক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। তদুপৰি কনকসেন ডেকা, নিৰুপমা বৰগোহাঁই, মৃণালিনী দেৱী, ডাঃ অলকা গোস্বামী আৰু অনুপমা দেৱীৰ বাসগৃহলৈ গৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আজি সন্ধিয়া সমিতিৰ উদ্যোগত স্থানীয় মহিলা শিল্পীয়ে দক্ষযোগ্য নাট প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ পাল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খন্তেক পাছতে হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ এখন গুৰুত্বপূৰ্ণ খেলত পাকিস্তান আৰু শ্ৰীলংকা মুখামুখি হ'ব। খেলখনত টছত জিকি শ্ৰীলংকাই প্ৰথমে ফিল্ডিঙৰ সিদ্ধান্ত লৈছে। ভাৰত কাইলৈ কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া ছুপাৰ 8 পৰ্যায়ৰ নিজৰ অন্তিমখন খেলত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। জম্মু কাশ্মীৰে ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। কৰ্ণাটকৰ বিৰুদ্ধে হুবলীত অনুষ্ঠিত ফাইনেলখন আজি পঞ্চম তথা অন্তিম দিনা ড্ৰ হিচাপে সামৰণি পৰে। ইয়াৰ লগে লগে প্ৰথম ইনিংছত লাভ কৰা 291 ৰানৰ অগ্ৰগতিৰ সূত্ৰে জম্মু কাশ্মীৰে ৰঞ্জী ট্ৰফীৰ ইতিহাসত প্ৰথমবাৰৰ বাবে খিতাপ অৰ্জন কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ বঁটা প্ৰদান। দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উদযাপন। 6 আৰু 13 মাৰ্চত অভিনীল হত্যাকাণ্ড গোচৰৰ অন্তিম শুনানিৰ দিন ধাৰ্য। ৰাজ্যজুৰি দৌল উৎসৱৰ ব্যাপক প্ৰস্তুতি। আৰু ICC T20 বিশ্বকাপৰ খন্তেক পাছতে পাল্লে কেলেট হ'বলগীয়া ছুপাৰ 8ৰ এখন খেলত শ্ৰীলংকা আৰু পাকিস্তান মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই।